الَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يَتْلُونَهُ حَقَّ تِلَاوَتِهِ أُولَئِكَ يُؤْمِنُونَ بِهِ وَمَنْ يَكْفُرْ بِهِ فَأُولَئِكَ هُمُ الْخَاسِرُونَ
যিসকলক আমি কিতাপ প্ৰদান কৰিছোঁ সিহঁতৰ মাজত যিসকলে যথাযথভাৱে সেয়া তিলাৱত কৰে তেওঁলোকে ইয়াৰ প্ৰতি ইমান পোষণ কৰে আনহাতে যিসকলে ইয়াক অস্বীকাৰ কৰে সিহঁতে হৈছে ক্ষতিগ্ৰস্ত।